উপদেশক ২ অধ্যায় মিৰ্চিত পৰ্যবেক্ষণ। যেনেকৈ মৰা মাখিৰে সুগন্ধি তেলৰ দ্ৰব্য দুৰ্গন্ধময় কৰি তোলে, তেনেকৈ অলপ অজ্ঞানতাৰ কাৰ্যই প্ৰজ্ঞা আৰু সন্মানক মচি পেলায়। জ্ঞানবানৰ হৃদয় ভাল পথৰ ফালে ঘূৰে, কিন্তু অজ্ঞানীৰ হৃদয় ভুল পথলৈ ঘূৰে। বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে। অধিপতি যদি তোমাৰ ওপৰত কুবুধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা, কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি। অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্ৰকাৰৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ। অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়। মই দাসক ঘোঁৰাত উঠি যোৱা আৰু অধিপতিক দাসৰ দৰে মাটিত খোজকাঢ়ি যোৱা দেখিলোঁ। যি মানুহে গাঁত খান্দে তেওঁ তাৰ ভিতৰত পৰিব পাৰে, যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুটিব পাৰে, যি মানুহে শিলবোৰ কাটে তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে, যি মানুহে কাঠ দুখৰ দুখৰ কৰে তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে। কোঠাৰ যদি ভূটা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে, কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী। মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেৰেই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই। জ্ঞানবান লোকৰ মুখৰ কথাই খ্যাতি আনে, কিন্তু অজ্ঞানীৰ উঠে নিজকে ধ্বংস কৰে। অজ্ঞানী কথাৰ আৰম্ভণিতেই নিবুদ্ধিতা থাকে আৰু তেওঁ কথাৰ শেষত দুষ্ট বিচাৰ বুদ্ধিহীনতা থাকে। অজ্ঞানী লোকে অনেক কথা কয়, কিন্তু কি হ'ব তাক কোনেও নাজানে। ভৱিষ্যত কালত কি ঘটিব সেই কথা মানুহক কোনে জনাব পাৰে? অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে। নগৰলৈ যোৱা বাটকো তেওঁ নাজানে। দেশৰ ৰজা যেতিয়া অল্প বয়সীয়া হয়, সেই দেশ অস্থিৰ হয়। মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়, কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্ৰ হয়, সেই দেশত আনন্দ হয়। মন্ত্ৰীসকলে মতলীয়া হ'বলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে। এলেহুৱা লোকৰ ঘৰৰ ছাল ধ্বংস হয়, সুৰুপা হাতৰ কাৰণে ঘৰত পানী পৰে, আমোদৰ কাৰণেই ভোজ মেল পতা হয়, দাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অৰ্থই অনেক অভাৱ পূৰ কৰে। ৰজাক হাও নিদিবা, এনেকি মনে মনেও নিদিবা, তোমাৰ হোৱা কোঠালিত ধনীক হাও নিদিবা, কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে, নাইবা কিছুমান দেউকাৰযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।